লোক অধ্যায় চৈধ্য। পাছে বিশ্রামবাৰে তেওঁ প্ৰধান ফৰিচীবিলাকৰ কোনো এজনৰ ঘৰত ভোজন কৰিবলৈ সোমোৱা সময়ত তেওঁবিলাকে তেওঁলৈ চাই আছিল। তেতিয়া চোৱা, এজন জলুদৰী মানুহ তেওঁৰ আগত আছিল। তাতে যীশুৱে মাত লগাই বিধান পণ্ডিত আৰু ফৰিচীবিলাকক সুধিলে,
বিশ্রামবাৰে সুস্থ কৰিব পায় নে নাপায়?
কিন্তু তেওঁবিলাকে নিজম দি থাকিল। তাতে তেওঁক লৈ সুস্থ কৰি পঠাই দিলে আৰু তেওঁবিলাকক কলে,
তোমালোকৰ কাৰোবাৰ গাধ বা বলদ নাদত পৰিলে তেওঁ তাক বিশ্রামবাৰতো তেতিয়াই নুতুলিবনে?
তাতে তেওঁবিলাকে সেই কথাৰ প্ৰত্যুত্তৰ কৰিব নোৱাৰিলে। তেতিয়া নিমন্ত্ৰিত মানুহবিলাকে প্ৰধান ঠাই বাছি লোৱা দেখি তেওঁবিলাকক দৃষ্টান্ত দি কলে,
কোনোবাই তোমাক বিয়ালৈ নিমন্ত্ৰণ কৰিলে প্ৰধান ঠাইত নবহিবা। কিজানি তোমাতকৈ মান্যবান কোনো মানুহ নিমন্ত্ৰিত হৈছে, পাছে দুয়োকো নিমন্ত্ৰণ কৰাজনে আহি তোমাক কব, সেইজনক ঠাই দিয়া, তেতিয়া তুমি লাজ পাই চাপৰ ঠাইত বহিবলৈ ধৰিবাগৈ। কিন্তু যেতিয়া নিমন্ত্ৰিত হৈছা তেতিয়া চাপৰ ঠাইত বহাগৈ, তাতে তোমাক নিমন্ত্ৰণ কৰাজন আহিলে তোমাক কব, হে বন্ধু, ওখ ঠাইলৈ যোৱা, তেতিয়া তোমাৰে সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যাদা পাবা। কিয়নো যিকোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁক সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁক বৰ কৰা হ'ব।
পাছে তেওঁক নিমন্ত্ৰণ কৰাজনকো তেওঁ কলে,
দুপৰ বা নিশাৰ ভোজ পাতিলে তুমি নিজৰ বন্ধু বা ভায়াবিলাক বা জ্ঞাতি কুটুম্ব বা ধনবন্ত চুবুৰীয়াবিলাকক নামাতিবা। কিজানি তেওঁবিলাকেও তোমাক নিমন্ত্ৰণ কৰিব আৰু তাতে তুমি প্ৰতিদান পোৱা। কিন্তু তুমি যেতিয়া ভোজ পাতা তেতিয়া দৰিদ্ৰ, কোঙা, খোৰা, অন্ধ এইবিলাকক মাতিবা। তাতে তোমাক প্ৰতিদান দিবলৈ তেওঁবিলাকৰ একো নোহোৱাত তুমি ধন্য হবা, কিয়নো ধাৰ্মিকসকলৰ পুনৰুত্থানত তোমাক প্ৰতিদান দিয়া হ'ব।
তেওঁৰে সৈতে ভোজনত বহাবিলাকৰ এজনে এই কথা শুনি তেওঁক কলে,
যিকোনোৱে ঈশ্বৰৰ ৰাজ্যত ভোজন কৰিব তেওঁ ধন্য।
কিন্তু তেওঁক কলে,
কোনো এজন মানুহে নিশা বৰ ভোজ পাতি অনেক লোকক নিমন্ত্ৰণ কৰিলে, পাছে ভোজনৰ সময় হলত তেওঁ নিজৰ এজন দাসক পঠিয়াই নিমন্ত্ৰিতবিলাকক কোৱালে, আহা, কাৰণ এতিয়া যুগুত হৈছে, তাতে আটাইবিলাকে একেভাৱে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। প্ৰথমজনে তাক কলে, মই এডৰা মাটি কিনিলো, মই চাব যাবলৈ মোৰ প্ৰয়োজন আছে, মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে কলে, মই পাঁচহাল বলদ কিনিলো, সেইবোৰৰ প্ৰমাণ চাবলৈ যাওঁ, মই তোমাক মিনতি কৰোঁ, মোক ক্ষমা পোৱা এজন বুলি মানিবা। আন এজনে কলে, মই তিৰোতা বিয়া কৰিলো, সেইকাৰণেই যাব নোৱাৰো। তাতে সেই দাস আহি তাৰ প্ৰভুৰ আগত এইবিলাকৰ সংবাদ দিলে। তেতিয়া ঘৰৰ গৰাকীয়ে ক্ৰোধ হৈ তেওঁৰ দাসক কলে, তুমি নগৰৰ আলি আৰু সৰু বাটলৈ বেগাই ওলাই দৰিদ্ৰ, কোঙা, অন্ধ, খোৰা এইবিলাকক ইয়ালৈ আনাগৈ। পাছে সেই দাসে কলে, হে প্ৰভু, আপোনাৰ আজ্ঞাৰ দৰে কৰা হৈছে, তথাপি এতিয়াও ঠাই আছে। তাতে সেই প্ৰভুৱে দাসক কলে, ৰাজবাট আৰু পথাৰৰ আলিলৈ ওলাই মোৰ ঘৰ ভৰাবলৈ মানুহবিলাকক উচতাই আনাগৈ, কিয়নো মই তোমালোকক কওঁ, সেই নিমন্ত্ৰিত মানুহবিলাকৰ মাজৰ এজনেও মোৰ ভোজনৰ আস্বাদ নাপাব।
পাছে বহু মানুহৰ দল তেওঁৰ লগত যাওঁতে তেওঁ মুখ ঘূৰাই তেওঁবিলাকক কলে,
কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ বাপেক, মাক, তিৰোতা, সন্তান বা ভায়েক ভনীয়েকবিলাকক এনেকি নিজৰ প্ৰাণকো অপ্ৰিয় বুলি নামানিলে মোৰ শিষ্য হ'ব নোৱাৰে। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত নাহে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু তাক অটাবলৈ সামৰ্থ্য আছে নে নাই ইয়াক গণনা নকৰা তোমালোকৰ মাজত কোন আছে? তেওঁ ভেটি তুলি যদি এটাব নোৱাৰে তেন্তে কিজানি চোৱা মানুহবিলাকে তেওঁক বিদ্ৰুপ কৰিবলৈ ধৰি কব, এই মানুহে সাজিবলৈ আৰম্ভ কৰি পাছে অটাব নোৱাৰিলে, আৰু অন্য ৰজাৰে ৰণ কৰিবলৈ যাওঁতে 10,000 সৈন্য লৈ 20,000 সৈতে অহাজনৰ অহিতে আগবাঢ়ি যাব পাৰে নে নোৱাৰে প্ৰথমতে বহি ইয়াক বিবেচনা নকৰা কোন ৰজা আছে? যদি নোৱাৰে তেন্তে সিজন দূৰৈত থাকোঁতেই কটকি পঠিয়াই সন্ধিৰ নিয়মৰ কথা সুধিব। এতেকে তোমালোকৰ মাজত যিকোনোৱে নিজৰ সৰ্বস্ব ত্যাগ নকৰে তেওঁ মোৰ শিষ্য হ'ব নোৱাৰে। লোণ হলে উত্তম, কিন্তু যদি লোণৰো সোৱাদ গুচিল তেন্তে তাক কিহেৰে সোৱাদ থকা কৰা হ'ব? সি মাটিৰ বা সাৰৰ ভেটিৰ নিমিত্তেও উপযুক্ত নহয়। মানুহে তাক বাহিৰলৈ পেলাই দিয়ে। যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক।